ৰিহা পাৰি ল'ম।
এই পিজ্জা এখন খাব লাগিছিলে মিডিয়াম।
আপুনি অৰ্ডাৰ কৰি দিয়ক অনলাইনৰ পৰা
ডকুমেণ্ট ৰিহা পাৰি। অনলাইনত অৰ্ডাৰ কৰিব নোৱাৰোঁ, মোৰ ক্ৰেডিট কাৰ্ড নাই।
আপুনি ষ্টোৰত আহি কেনে অৰ্ডাৰ কৰিব লাগিব
স্যার? আৰু তাতে কিমান সময় ৰখিব লাগিব?
ষ্টোৰত আপুনি 15-20 মিনিটত পাই যাব।
তো মই এতিয়া মুখেদি অৰ্ডাৰ কৰিলে মই 15-20 মিনিটত ল'ব পাৰিম না? মোৰ নাম অভিনৱ বৰঠাকুৰ, তোমাৰ মালিকে জানে মোৰ নামটো। মোৰ নাম অভিনৱ বৰঠাকুৰ, মই উলুবাৰীত থাকোঁ। অভিনৱ বৰঠাকুৰ বুলি কোৱাচোন, অভিনৱ বৰঠাকুৰ, অভিনৱ বৰঠাকুৰ বুলি কোৱা, বৰঠাকুৰ বৰঠাকুৰ.com, বৰঠাকুৰ.com-এ অৰ্ডাৰ কৰিছে বুলি কোৱা। মই 15 মিনিটত যাই লৈ আহোঁ মিডিয়াম এখন। কিমান টকা মিডিয়াম? নহয় নহয়, মই অৰ্ডাৰ দিয়াই নাই। শুনা, মোৰ নাম